এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, অহা 22 ছেপ্টেম্বৰত হ'বলগীয়া বিটিচি নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্বৰ আজি বিয়লি 4 বজাত সামৰণি, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানে কৃষি, পশুপালন, বয়ন শিল্পৰ দৰে বিভিন্ন খণ্ডত স্বাৱলম্বী মহিলা উদ্যমীক উপকৃত কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আশা প্ৰকাশ, উত্তৰ পূৰ্বাঞ্চলৰ আভ্যন্তৰীণ জল পৰিবহণ আন্তঃগাঁথনিত বিগত দুবছৰত 1000 কোটিৰো অধিক ধন বিনিয়োগ কৰা হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নৱজাতকৰ ICU-ত এটি শিশুৰ মৃত্যুৰ ঘটনাত চিকিৎসকসহ 7 জনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ, আৰু বৃত্তিমুখী শিক্ষা আৰু প্ৰশিক্ষণৰ ৰাষ্ট্ৰীয় আয়োগৰ উদ্যোগত আজি গুৱাহাটীত মাণ্ডলিক পৰ্যায়ৰ সামৰ্থ বৰ্ধন আৰু সজাগতা কৰ্মশালা। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ভাস্বতী দেৱী। এতিয়া শুনক বিতং বাতৰি। অহা 22 ছেপ্টেম্বৰত হ'বলগীয়া বিটিচি নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্বৰ আজি বিয়লি 4 বজাত সামৰণি পৰে। তামোলপুৰত 5টা পৰিষদীয় সমষ্টিৰ একাংশ প্ৰাৰ্থীয়ে আজি মনোনয়ন পত্ৰ দাখিল কৰে। দৰঙাজুলি, নাগৰিজুলি আৰু শুক্লাই চেৰফাং সমষ্টিৰ মনোনয়ন পত্ৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত গ্ৰহণ কৰা হয়। গয়বাৰী আৰু গোৰেশ্বৰ সমষ্টিৰ বাবে প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ গোৰেশ্বৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয়ত জমা কৰা হয়। দৰঙাজুলি সমষ্টিত 3গৰাকী প্ৰাৰ্থী BPFৰ ইমানুৱেল মুছাহাৰী, UBPLৰ জলেন দৈমাৰী আৰু নিৰ্দলীয় মনোজ গয়াৰীয়ে আজি মনোনয়ন দাখিল কৰে। নাগৰিজুলি সমষ্টিত 6গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। ইয়াৰে 5গৰাকী নিৰ্দলীয় আৰু 1গৰাকী UPPLৰ প্ৰাৰ্থী। গয়বাৰী সমষ্টিত BPFৰ জিতেন মুছাহাৰী, UPPLৰ প্ৰমোদ বড়ো, কংগ্ৰেছৰ ৰুমি সিং মুছাহাৰীয়ে মনোনয়ন দাখিল কৰে। প্ৰদীপ ৰাভা নামৰ এজন নিৰ্দলীয় প্ৰাৰ্থীয়ে আজি সমষ্টিটোত মনোনয়ন পত্ৰ জমা দিয়ে। শুক্লাই চেৰফাং সমষ্টিত BPFৰ গণেশ কছাৰী, UPPLৰ প্ৰদীপ নাৰ্জাৰী আৰু নাইবেন্দ্ৰ বড়ো নামৰ এজন নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। একেদৰে গোৰেশ্বৰ সমষ্টিত BPFৰ মহেশ্বৰ বসুমতাৰী, CPIMৰ নিকুঞ্জ চৌধুৰী আৰু নিৰ্দলীয় প্ৰাৰ্থী ধৰণীধৰ বড়োৱে মনোনয়ন দাখিল কৰে। জিলাখনৰ 5টা সমষ্টিত সৰ্বমুঠ 20গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। কোকৰাঝাৰৰ দেৱৰগাঁও সমষ্টিত BPFৰ সভাপতি সাগ্ৰামা মহিলাৰীয়ে আজি মনোনয়ন পত্ৰ জমা কৰে। BTCৰ মুখ্য কাৰ্যবাহী আৰু UPPLৰ সভাপতি প্ৰমোদ বড়োৱেও আজি দতমা সমষ্টিত মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত শ্ৰীবড়োৰ সৈতে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু সাংসদ জয়ন্ত বসুমতাৰী উপস্থিত আছিল। চিৰাঙৰ থুৰিবাৰী সমষ্টিত বিজনীৰ বিধায়ক BJPৰ অজয় কুমাৰ ৰায়ক প্ৰাৰ্থিত্ব দিয়া হৈছে। দলটোৰ প্ৰভাত বসুমতাৰী আৰু সুভাষ চন্দ্ৰ বসুমতাৰীয়ে সুভাইজাৰ আৰু মানাহ চেৰপাং সমষ্টিত মনোনয়ন পত্ৰ দাখিল কৰে। বাক্সা জিলাৰ শালবাৰী মহকুমাধিপতিৰ কাৰ্যালয়ত আজি মথনগুৰি আৰু শালবাৰী সমষ্টিৰ BJP প্ৰাৰ্থী গৌতম দাস আৰু চক্ৰধৰ দাসে মনোনয়ন পত্ৰ দাখিল কৰে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু বিধায়ক ফণীধৰ তালুকদাৰে মনোনয়ন পত্ৰ দাখিলৰ সময়ত BJPৰ প্ৰাৰ্থীগৰাকীক সংগ দিয়ে। মনোনয়ন দাখিল কৰি BJPৰ প্ৰাৰ্থী দুগৰাকীয়ে সংবাদ মাধ্যমৰ আগত তেওঁলোকৰ জয় সুনিশ্চিত বুলি দাবী কৰে। অন্যান্য ৰাজনৈতিক দলসমূহেও একেদৰে নিজৰ নিজৰ প্ৰাৰ্থীসকলৰ হৈ বিজিয়াৰৰ জিলাকেইখনত ব্যাপক প্ৰচাৰ অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি হোজাই জিলাত 31,910গৰাকী মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত চেক বিতৰণ কৰে। এই অভিযানৰ জৰিয়তে কৃষি, পশুপালন, বয়ন শিল্প, হস্তশিল্পকে ধৰি বিভিন্ন খণ্ডত স্বাৱলম্বী মহিলা উদ্যমীসকল উপকৃত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। ডঃ শৰ্মাই জিলা সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ খেলপথাৰত আয়োজিত এই অনুষ্ঠানত অংশ লয়। ইয়াৰ পাছত তেওঁ ডবকাত নৱনিৰ্মিত গীতাশ্ৰম উদ্বোধন কৰাৰ লগতে গোপাল জীউ মন্দিৰত পূজা অৰ্চনা কৰে। মুখ্যমন্ত্ৰীয়ে হোজাইৰ সাগৰ বস্তিৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ মুকলি কৰে। বিশ্ববিদ্যালয়ৰ ছাৰ জগদীশ চন্দ্ৰ বসু চৌহদ মুকলি কাৰ্যসূচীত শিক্ষামন্ত্ৰী ডঃ অনুজ পেগু, কাজিৰঙা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষেও অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে 57,34,00,000 ব্যয়েৰে নিৰ্মাণ কৰা ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ চৌহদত উপাচাৰ্যৰ কাৰ্যালয়, প্ৰশাসনিক কাৰ্যালয়, ডিজিটেল শ্ৰেণীকোঠা, গৱেষণা আৰু গৱেষক কক্ষ, সন্মিলন কক্ষ, ফেকাল্টি কক্ষ, কম্পিউটাৰ লেবৰেটৰী, স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীকোঠা আদি থকাৰ লগতে উদ্যান শস্য বিভাগৰো ব্যৱস্থা ৰখা হৈছে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে এইদৰে কয়।
প্ৰায় 82 বিঘা ভূমি সামৰি আমি নতুন যিটো দ্বিতীয় কেম্পাছ বুলি কওঁ, ছাৰ জগদীশ চন্দ্ৰ বসু কেম্পাছ, আজি অলপ আগতে আমি শুভ উদ্বোধন কৰিছো। ইতিমধ্যে হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ ডাঙৰীয়াৰ আগ্ৰহত অসম চৰকাৰে নিৰ্মাণ কৰা ITIখনো আমি ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ক অৰ্পণ কৰিছো। তাৰ ফলত বিশ্ববিদ্যালয়খনৰ তৃতীয় কেম্পাছ এটাও গঢ় লৈ উঠিছে। অলপ আগতে উপাচাৰ্য মহোদয়ে মোক অনুৰোধ কৰিছিলে যে এই ক্যাম্পাসৰ পৰা আমি সিধাকৈ হাইওয়েলৈকে রাস্তাটো বনাই দিব পাৰো নেকি, প্ৰায় ডেৰ কিলোমিটাৰ রাস্তা আমি বনাব লাগিব। মই জিলা আয়ুক্ত মহোদয়ক অনুরোধ কৰি যে অহা 10-15 দিনৰ ভিতৰত আমাক এটা দিব লাগে, যাতে আমি সিধাই সুন্দৰ রাস্তা এটা নির্মাণ কৰি দিব পাৰো, যাতে আমি একেলগে হাইওয়েলৈকে গৈ উঠিব পাৰো।
আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়া মৈভৰ 411.5, 289.9 মিটাৰ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত শুনিছে। নামনি অসমৰ শ্ৰোতাসকলে আমাৰ এই বাতৰি এফ এম বেণ্ডৰ 102 মেগাহাৰ্জত আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ পৰা, 103.3 মেগাহাৰ্জত আকাশবাণী ধুবুৰী কেন্দ্ৰৰ পৰা, 102.6 মেগাহাৰ্জত গোৱালপাৰা ৰিলে কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। এই বাতৰি আমাৰ ফেচবুক পেজ এ আই আৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এ আই আৰ নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙৰ লগতে নিউজ অন এ আই আৰ এপতো শুনিব পাৰে। পৰৱৰ্তী বাতৰি শুনক ভাস্বতী দেৱীৰ পৰা।
অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ আভ্যন্তৰীণ জল পৰিবহণ আন্তঃগাঁথনিত বিগত দুবছৰত 1000 কোটিৰো অধিক ধন বিনিয়োগ কৰা হৈছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অহা 27 অক্টোবৰৰ পৰা 31 অক্টোবৰলৈকে মুম্বাইত হ'বলগীয়া ভাৰতীয় সামুদ্ৰিক সপ্তাহ 2025ৰ সৈতে সংগতি ৰাখি আজি গুৱাহাটীত আয়োজিত এটা ৰোড শ্বত অংশগ্ৰহণ কৰাৰ পাছত এই কথা প্ৰকাশ কৰে। তেওঁ সকলো অংশীদাৰকে ভাৰতীয় সামুদ্ৰিক সপ্তাহৰ কাৰ্যসূচীলৈ আদৰণি জনোৱাৰ লগতে দেশৰ সৰ্বমুঠ সামুদ্ৰিক কাৰ্যসূচীৰ অংশ ল'বলৈ আহান জনায়। এই কাৰ্যসূচীত কমেও 100খন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে কয়। এই অনুষ্ঠানৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ জলপথ ব্যৱহাৰ পৰ্যটন খণ্ডৰ প্ৰসাৰৰ দিহা কৰা হ'ব। ইয়াৰ জৰিয়তে অসম তথা উত্তৰ পূৰ্বাঞ্চলক দেশৰ জল পৰিবহণ খণ্ডৰ বিকাশৰ অংশীদাৰ কৰি তোলাৰ লক্ষ্য লোৱা হৈছে বুলি তেওঁ কয়। শ্ৰীসোণোৱালে কয় যে অসমত গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ 14খন প্ৰমোদতৰী চলাচল কৰি আছে। ব্ৰহ্মপুত্ৰত 2027ৰ ভিতৰত 2খন প্ৰমোদতৰী চলাচল কৰোৱা হ'ব বুলি তেওঁ উল্লেখ কৰে। 250 কোটি টকা ব্যয় সাপেক্ষে কলকাতাৰ জাহাজ দুখন নিৰ্মাণ কৰি থকা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে জাৰ্মানীৰ আগশাৰীৰ পৰিবহণ কোম্পানী ৰেনাচ লজিষ্টিক প্ৰাইভেট লিমিটেডে বৰাক ব্ৰহ্মপুত্ৰ আৰু গংগাক লৈ অধ্যয়ন সম্পূৰ্ণ কৰিছে। এই অধ্যয়নত বৰাক ব্ৰহ্মপুত্ৰ আৰু গংগাত মালবাহী জাহাজ চলাচলৰ সুবিধা আছে বুলি প্ৰকাশ কৰা হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত এই বছৰৰ পৰাও 3খন নদীত মালবাহী জাহাজ চলাচল প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
কাৰ্যক্ৰমৰ যোগেদি আমি উত্তৰ পূৰ্বাঞ্চলৰ যিটো জলমাৰ্গ, আমাৰ জলপথ আছে, ইয়াত কিমানখিনি সম্পদ সম্ভাৱনা শক্তি আছে আৰু ইয়াৰ যোগেদি আমি চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে কেনেধৰণে ব্যৱসায় বাণিজ্য কৰিব পাৰো, ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ সৈতেও আমি কেনেধৰণে ব্যৱসায় বাণিজ্য কৰিব পাৰো, ইয়াৰ বাবে যিটো যাতায়াত ব্যৱস্থা যিমানখিনি শক্তিশালী কৰা হৈছে, ইয়াৰ বাবে আন্তঃগাঁথনি গঢ়ি তোলা হৈছে, জেটি হওক, টাৰ্মিনেল হওক, হোৱেডাৰ ইট ইজ টাৰ্মিনেল ফৰ কাৰ্গো ভেছেল, পেছেঞ্জাৰ ভেছেল, ক্ৰুজ ভেছেল ইত্যাদিত 12 মাহে যাতে নদীত মানে ছিমলেছ মুভমেণ্ট হ'ব পাৰে ভেছেলৰ, তাৰ বাবে ড্ৰেজিং ব্যৱস্থা কৰা, মেইণ্টেনেঞ্চ ড্ৰেজিং ইয়াত প্ৰচলন কৰা ইত্যাদিত কাম কৰাৰ ফলত আজি তাৰিখত উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখন নদীতো ৰাষ্ট্ৰীয় জলপথত ইতিমধ্যে কাৰ্গো ভেছেলৰ মুভমেণ্ট বৃদ্ধি পাইছে। ধনশিৰি হওক, কপিলী হওক ইত্যাদি ইত্যাদি ব্ৰহ্মপুত্ৰ আৰু 20খন আমাৰ যিহেতুকে নেশ্যনেল ৱাটাৰৱে স্বীকৃতিপ্ৰাপ্ত, এই 20খনত আগন্তুক দিনত আমাৰ স্থানীয় ৰাইজে অংশগ্ৰহণ কৰি ইয়াৰ পৰা ব্যৱসায় বাণিজ্য কৰাৰ ক্ষেত্ৰত আত্মনিয়োগ কৰিব পাৰে।
তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে সামুদ্ৰিক খণ্ডত নতুন অধ্যায় সংযোজন কৰিবলৈ সমৰ্থ হৈছে। সাগৰমালা প্ৰকল্পৰ পৰা হৰিত সাগৰ প্ৰকল্পলৈকে জলবাহক সামগ্ৰী পৰিবাহী জাহাজৰ পৰা হৰিত নৌকা অভিযানলৈকে ভাৰতে বন্দৰ, জলপথ আৰু জাহাজ পৰিবহণ খণ্ডৰ অভূতপূৰ্ব ৰূপান্তৰ সাধন কৰিছে বুলি তেওঁ কয়। এই ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চল এক্টিষ্ট নীতিৰ অধীনত দেশৰ বিকাশৰ শক্তিশালী ইঞ্জিন হিচাপে পৰিগণিত হৈছে বুলি তেওঁ উল্লেখ কৰে। পৰিবহণ মন্ত্ৰী যোগেন মোহনৰ সৈতে ৱাটাৰ ভয়েজ নৰ্থ ইষ্ট শীৰ্ষক এই ৰোড শ্বত অংশ লোৱাৰ পাছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এখন সংবাদমেলো সম্বোধন কৰে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত হাস্পতালৰ নৱজাতকৰ আই চি ইউ বেডৰ পৰা পৰি এটি শিশুৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত চিকিৎসকসহ 7জনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক ডঃ দেৱজিৎ চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে এই ঘটনা সন্দৰ্ভত হাস্পতালখনৰ শিশু চিকিৎসা বিভাগৰ মুৰববী ডঃ অনুপমা ডেকা, সহযোগী অধ্যাপক ডঃ দীপাংকৰ হাজৰিকাক নিলম্বন কৰাৰ লগতে বিভাগীয় কাৰ্যব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে। একেদৰে ষ্টাফ নাৰ্ছ চন্দনা নাথ, পম্পী দেৱী আৰু আই চি ইউ টেকনিচিয়ান ঈশান জ্যোতি তালুকদাৰকো নিলম্বনৰ নিৰ্দেশ দিয়া হৈছে। এই তদন্ত প্ৰতিবেদনত অৱশ্যে ঘটনাৰ পাছতে গ্ৰেপ্তাৰ কৰা নাৰ্ছ ভানুপ্ৰিয়াৰ নাম উল্লেখ কৰা হোৱা নাই। অনুৰূপ ধৰণতে কৰ্তব্যৰ গাফিলতিৰ অভিযোগত স্নাতকোত্তৰ শ্ৰেণীৰ দুগৰাকী শিক্ষাৰ্থী ডঃ ঋষিকেশ ঠাকুৰীয়া আৰু ডঃ পূজাক চিকিৎসা মহাবিদ্যালয়খনৰ পৰা ছমাহৰ বাবে বহিষ্কাৰ কৰা হৈছে বুলি ডঃ চৌধুৰীয়ে জানিবলৈ দিয়ে।
আমাৰ মেডিকেল এডুকেশ্যন ৰিচাৰ্চ ডিপাৰ্টমেণ্ট তথা ডাইৰেক্টৰ হেল্থ চাৰ্ভিচ আৰু এটা ৰিপৰ্ট আহিছে ফ্ৰম শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ চাইন্স। গোটেইকেইটাৰ ৰিপৰ্টখিনি আমি মিলাওঁ যদি টোটেল 7 ব্যক্তিৰ এগেইনষ্টে কিছুমান আমাক পদক্ষেপ ল'ব দিছে। তাৰ ভিতৰত প্ৰথমতে আছে শিশু বিভাগৰ ডক্টৰ অনুপমা ডেকা, তেখেত প্ৰফেচাৰ আৰু মুৰব্বী পেডিয়াট্ৰিক্স ডিপাৰ্টমেণ্টৰ। ডক্টৰ দীপাংকৰ হাজৰিকা, এছ'চিয়েট প্ৰফেচাৰ পেডিয়াট্ৰিক্স ডিপাৰ্টমেণ্টৰ, এওঁলোক দুজনৰ ছাছপেনশ্যন আৰু ডিপাৰ্টমেণ্টেল প্ৰচিডিংছ সেইখিনি অৰ্ডাৰ দিছে ডিপাৰ্টমেণ্ট অফ মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ ডিপাৰ্টমেণ্ট। আৰু চন্দনা নাথ ষ্টাফ নাৰ্ছ, ঈশান জ্যোতি তালুকদাৰ আই চি ইউ টেকনিচিয়ান নিকুট, য'ত এই ঘটনাটো ঘটিছিলে, তেওঁলোকৰ ছাছপেনশ্যনটো দিছে আমাৰ ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন। তেওঁলোকৰ এগেইনষ্টেও ছাছপেনশ্যন আৰু ডিপাৰ্টমেণ্টেল প্ৰচিডিংছ ড্ৰ কৰিবলৈ আমালৈকে লিখি পঠাইছে। গোমতী দেৱী, তেখেত ষ্টাফ নাৰ্ছ, ডাইৰেক্টৰ অফ হেল্থ চাৰ্ভিচেছৰ আণ্ডাৰত আছে, ডি এইচ এছৰ ফালৰ পৰাও তেওঁক ছাছপেনশ্যন আৰু ডিপাৰ্টমেণ্টেল প্ৰচিডিংছ কৰিবলৈ আমালৈ আদেশ দিছে। আৰু ঋষিকেশ ঠাকুৰীয়া আৰু ডক্টৰ পূজা, তেওঁলোক পষ্ট গ্ৰেজুৱেট ট্ৰেইনি আছিলে, তেওঁলোকৰ বিৰুদ্ধেও আমাৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিয়ে ছমাহৰ বাবে তেওঁলোকক ৰাষ্ট্ৰীকৰণ কৰিছে।
ইপিনে নৱজাতকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰে তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰি চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক ডঃ অচ্যুত বৈশ্য আৰু অতিৰিক্ত অধীক্ষক ডঃ প্ৰদীপ কুমাৰ দাসলৈ পত্ৰ প্ৰেৰণ কৰিছে। ৰাজ্য চৰকাৰৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব সিদ্ধাৰ্থ সিঙে প্ৰেৰণ কৰা এই পত্ৰযোগে ভৱিষ্যতে যাতে এনেধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবে সতৰ্ক হৈ থাকিবলৈ হাস্পতাল কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে। তদুপৰি সুৰক্ষা সম্পৰ্কীয় নীতি আৰু কাৰ্যবিধি কঠোৰভাৱে মানি চলিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে। শ্ৰোতাসকলে পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
বৃত্তিমুখী শিক্ষা আৰু প্ৰশিক্ষণৰ ৰাষ্ট্ৰীয় আয়োগৰ উদ্যোগত উত্তৰ পূৰ্বাঞ্চলৰ বাবে আজি গুৱাহাটীত এখন কৰ্মশালা অনুষ্ঠিত হয়। দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ অধীনৰ এই আয়োগে অসম চৰকাৰৰ সহযোগত মাণ্ডলিক পৰ্যায়ত সামৰ্থ বৰ্ধন আৰু সজাগতা সৃষ্টিৰ বাবে এই কৰ্মশালাৰ আয়োজন কৰে। খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এই কৰ্মশালাত অসমৰ উপৰি অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাৰ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। বৃত্তিমুখী শিক্ষা আৰু প্ৰশিক্ষণ পৰিষদৰ কাৰ্যবাহী সদস্য ডঃ বিনীতা আগৰৱালে এই অনুষ্ঠানত দিয়া ভাষণত উত্তৰ পূবত থকা অনন্য সুবিধা আৰু দক্ষতা বিকাশৰ সুযোগসমূহৰ বিষয়ে উল্লেখ কৰে। একেদৰে আন এগৰাকী কাৰ্যবাহী সদস্য ডঃ মীনা পাহুজাই প্ৰযুক্তি নিৰ্ভৰ অৰ্থনীতি দাবী অনুসৰি দক্ষতা বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানৰ সামৰণি ভাষণত পৰিষদৰ সঞ্চালক ডঃ সুভাষ দেশমুখে উত্তৰ পূবৰ ৰাজ্যসমূহৰ সৈতে বৃত্তিমুখী শিক্ষা আৰু প্ৰশিক্ষণ পৰিষদৰ সমন্বয় সাধনত গুৰুত্ব দিয়ে। উল্লেখযোগ্য যে 2018 চনত কেন্দ্ৰীয় চৰকাৰে প্ৰতিষ্ঠা কৰা ৰাষ্ট্ৰীয় বৃত্তিমুখী শিক্ষা আৰু প্ৰশিক্ষণ পৰিষদে দেশৰ বিভিন্ন প্ৰান্তত বৃত্তিমুখী শিক্ষা আৰু প্ৰশিক্ষণ প্ৰদানৰ দিহা কৰি আহিছে। এই পৰিষদ দেশৰ বৃত্তিমুখী শিক্ষা আৰু প্ৰশিক্ষণৰ গুণগত মানৰ উন্নয়নৰ প্ৰতি দায়বদ্ধ। ভাৰতীয় ৰাষ্ট্ৰীয় বাণিজ্য সংঘ কংগ্ৰেছ INTUCৰ ৰাজ্যিক পৰ্যায়ৰ এখন বৈঠক আজি গুৱাহাটীত অনুষ্ঠিত হয়। এই বৈঠকত ৰামান্ন বৰুৱাই সংস্থাটোৰ অধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। তেওঁৰ লগতে ছবনম চুলতানাই ৰাজ্যিক সভানেত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰে। এই অনুষ্ঠানত 75 গৰাকী সক্ৰিয় সদস্য আৰু জ্যেষ্ঠ নেতা উপস্থিত থাকে। কাছাৰ আৰক্ষীয়ে আজি শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ পৰা এজন ভুৱা চিকিৎসকক আটক কৰিছে। স্ত্ৰীৰোগ বিশেষজ্ঞ হিচাপে সেৱা আগবঢ়াই থকা মীৰ হুছেইন আহমেদ বৰভূঞা নামৰ অভিযুক্ত ভুৱা চিকিৎসকজনৰ ঘৰ কাছাৰ জিলাৰ গণিৰ গ্ৰামত। সুধাকান্ত ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা 6 ছেপ্টেম্বৰ শনিবাৰে নিশা 8:02 এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত গীতিকাৰ, সাহিত্যিক, সাংবাদিক আৰু চিত্ৰকৰ হিচাপে ডঃ ভূপেন হাজৰিকাৰ মূল্যায়ন কৰাৰ প্ৰয়াস কৰা হ'ব। বিশিষ্ট গীতিকাৰ ডঃ দীনেশ বৈশ্য, বিশিষ্ট নিবন্ধকাৰ ডঃ পৰমানন্দ মজুমদাৰ আৰু বিশিষ্ট সাংবাদিক মণি মহন্তই ভাগ ল'বলগীয়া এই আলোচনাৰ অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। অহা 22 ছেপ্টেম্বৰত হ'বলগীয়া BTC নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্বৰ আজি বিয়লি 4 বজাত সামৰণি। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানে কৃষি, পশুপালন, বয়ন শিল্পৰ দৰে বিভিন্ন খণ্ডত স্বাৱলম্বী মহিলা উদ্যমীক উপকৃত কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আশা প্ৰকাশ। উত্তৰ পূৰ্বাঞ্চলৰ আভ্যন্তৰীণ জল পৰিবহণ আন্তঃগাঁথনিত বিগত দুবছৰত 1000 কোটিৰো অধিক ধন বিনিয়োগ কৰা হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নৱজাতকৰ ICUত এটি শিশুৰ মৃত্যুৰ ঘটনাত চিকিৎসকসহ 7 জনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।